নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি কোকৰাঝাৰ আৰু চালাকাটি ষ্টেচনৰ মাজৰ বোমা বিস্ফোৰণ সংঘটিত হোৱা ৰেলপথছোৱা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অঞ্চলটোত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰীসিঙে ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে ঘটনা সন্দৰ্ভত কিছু তথ্য লাভ কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য যে কোকৰাঝাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগৰ এই ৰেলপথছোৱাত যোৱা নিশা এটা শক্তিশালী IED বিস্ফোৰণৰ ফলত ৰেলপথছোৱাৰ প্ৰায় 3 ফুট ক্ষতিগ্ৰস্ত হয়। যুদ্ধকালীন ক্ষিপ্ৰতাৰে ৰেলপথছোৱা মেৰামতিৰ লগতে তন্ন তন্নকৈ সুৰক্ষা ব্যৱস্থা পৰীক্ষাৰ পাছত আজি পুনৰ এই পথেৰে বন্ধ কৰা ৰেলসমূহৰ চলাচল আৰম্ভ হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই ঘটনাত জড়িতৰ সন্দেহত এজন লোকক অসম আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি প্ৰকাশ কৰে।
এটা বিশেষ ৰেলৰ অংশ IED ব্লাষ্ট কৰি উৰুৱাই দিয়া হৈছিলে। ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম আমি পাইছো, পুলিচে অনুসন্ধান কৰি আছে। ৰাতিয়ে কোকৰাঝাৰ পুলিচে গৈ ঘটনাৰ তদন্তও কৰে আৰু ৰাতিৰ ভিতৰতে ৰেল লাইনটো মেৰামতি কৰি দিয়াও হয়। এতিয়া ৰেল লাইনত সাধাৰণভাৱে ৰেলগাড়ী চলিব আৰম্ভ হ'ব আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ড দুয়োখন ৰাজ্যতে বিভিন্ন গোচৰ আছে। খুব সম্ভৱ আমি বা অসম পুলিচে প্ৰচেষ্টা কৰি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম।
পূব কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়েও আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি বড়োলেণ্ডৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব বিচৰা দুৰ্বৃত্তক শীঘ্ৰে চিনাক্ত কৰি উলিয়াবলৈ আহ্বান জনায়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰেচম তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত আজি দেৱেৰা দলনিত চোমগছৰ পুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰে যোৱা জুলাইত দেৱেৰা দলনী অঞ্চলত অবৈধভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰি প্ৰায় 50 বিঘা ভূমি দখলমুক্ত কৰিছিল। সেই ভূমিখিনি সংৰক্ষণৰ উদ্দেশ্যে চৰকাৰে 6,700 চোমপুলি ৰোপণৰ পৰিকল্পনা লৈছে। আজি 3,000 চোমপুলি ৰোপণ কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশ লৈ স্থানীয় বিধায়ক মানৱ ডেকাই অনাগত সময়ত এই গছপুলি ৰোপণ কাৰ্যসূচী সেউজ অসম গঢ়াৰ দিশত এটা যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলি উল্লেখ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, ৰেচম কৃষি বিষয়াৰ উপৰি গাঁও আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি সদস্যসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ পশুধন স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ আঁচনিৰ অধীনত পশুধনসমূহৰ সুৰক্ষাৰ বাবে ৰাজ্যজুৰি ষষ্ঠ পৰ্যায়ৰ চিতা প্ৰদান অভিযান চলি আছে। ধেমাজি জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত গৰু মহৰ ক্ষেত্ৰত হোৱা এবিধ সংক্ৰামক বেমাৰ চবকা প্ৰতিৰোধৰ বাবে আজিৰে পৰা পঞ্জীভূত পশুধনক চবকাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। জিলাখনৰ পোহনীয়া গৰুৰ সংখ্যা অনুসৰি অহা দুমাহত মুঠ 2,45,821 প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ত আজি IIT ৰুৰ্কীৰ ডিজাইন বিভাগৰ বিশেষজ্ঞসকলৰ সৈতে ধেমাজিৰ মুগা মাছখোৱা নামৰ প্ৰকল্পটোৰ সদস্যসকলৰ এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। IIT ৰুৰ্কীৰ সহকাৰী অধ্যাপক ডঃ বিভূতি ৰঞ্জন ভট্টাচাৰ্যই নেতৃত্ব দিয়া এই আলোচনা চক্ৰত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ, মাছখোৱা আৰু ধেমাজি খণ্ড উন্নয়ন বিষয়াক্ৰমে পলাশ ৰঞ্জন হাজৰিকা আৰু অশ্লেখা বৰদলৈ আদিয়েও অংশগ্ৰহণ কৰে। IIT ৰুৰ্কীৰ দলটোৱে মুগাৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ আৰ্হিৰ মান উন্নীত কৰা আৰু পেকেজিঙৰ ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰে। টংলা নিবাসী অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সমাজসেৱক তথা সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ সদস্য মনেশ্বৰ ৰামচিয়াৰীৰ আজি পুৱা 63 বছৰ বয়সত মৃত্যু হয়। ৰামচিয়াৰীৰ মৃত্যুত সদৌ টংলা ৰঙালী বিহু সন্মিলনী, টংলা সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।